ఇయ ఆకాశవాణి. বাতৰি সৈতে মই কুমাৰ দেৱী দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হুগলী জিলাৰ সিংগুৰত প্ৰায় 830 কোটি টকাৰ ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। ছুইজাৰলেণ্ডৰ ডাভোছত আজি ৱৰ্ল্ড ইকনমিক ফৰাম আৰম্ভ হ'ব। অসমৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সন্মিলনত অংশ ল'ব। চৰকাৰে বিকশিত ভাৰত নিয়োগ আৰু জীৱিকাৰ নিশ্চিত অভিযান আইন সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডন কৰিছে। আৰু ভাৰতক তৃতীয় এদিনীয়াত 41 ৰানত পৰাস্ত কৰি নিউজিলেণ্ডে 2-1 ব্যৱধানত শৃংখলা হস্তগত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হুগলী জিলাৰ সিংগুৰত প্ৰায় 830 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে। এখন জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ উন্নয়নৰ বাবে পূব ভাৰতৰ উন্নয়ন গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় চৰকাৰে অহৰহভাৱে উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আহিছে। মালদা আৰু হুগলীত তেওঁৰ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি কয় যে সমগ্ৰ পশ্চিমবংগতে আন্তঃগাঁথনি আৰু যোগাযোগ শক্তিশালী কৰি তোলাৰ বাবে 100 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পসমূহ গ্ৰহণ কৰা হৈছে। ৰেলখণ্ডত বৃহৎ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলগাড়ী যোৱা শনিবাৰে পশ্চিমবংগত মুকলি কৰা হয়। লগতে ৰাজ্যখনে অমৃত ভাৰত এক্সপ্ৰেছ সেৱাৰ 6খন ৰেলগাড়ীও লাভ কৰা বুলি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে উল্লেখ কৰে। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে কলকাতাৰ সৈতে দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেল, বানাৰস আৰু তামিলনাডুৰ তাম্বৰমক সংযোগ কৰা 3খন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ী যাত্ৰা মুকলি কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত বন্দৰ আৰু জলপথ ভিত্তিক উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বন্দৰ আৰু আভ্যন্তৰীণ জলপথৰ উন্নয়নে ৰাজ্যখনত নিৰ্মাণ খণ্ড, বাণিজ্য আদিত প্ৰসাৰ ঘটোৱাৰ লগতে নিয়োগ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন উৰণ হেতু, আন্তঃৰাজ্যিক জলপৰিবহণ টাৰ্মিনেললৈকে ধৰি বালাগড়ত সম্প্ৰসাৰিত পোৰ্টগেট ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰকল্পসমূহে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিব। তেওঁ কয় যে পূব ভাৰতক এখন উন্নত অঞ্চললৈ পৰ্যবেক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰায় 900 একৰ ভূমি আৱৰি থকা বালাগড়ক বাৰ্ষিক 27 লাখ টন সামৰ্থ্যসহ আধুনিক কাৰ্গো সৰবৰাহৰ টাৰ্মিনেললৈ উন্নীত কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে নগৰ অঞ্চলৰ পৰা গধুৰ ৰচদ পাতিসমূহৰ সৰবৰাহৰ পৰিমাণ হ্ৰাস কৰি এই ক্ষেত্ৰত সুচলতা অনাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ জৰিয়তে কলকাতা মহানগৰৰ প্ৰদূষণৰ লগতে যান জঁট হ্ৰাস পোৱাকে ধৰি পথ সুৰক্ষা ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। তদুপৰি এই উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে কৃষক, মাছমৰীয়া, ক্ষুদ্ৰ উদ্যোগী, আঞ্চলিক উদ্যোগ তথা কৃষিখণ্ড উপকৃত হোৱাৰ লগতে ভালেসংখ্যক নিয়োগৰ সুবিধা সৃষ্টি হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচন সূচী অনুসৰি আজি দিনৰ 2 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালিত হ'ব। মনোনয়ন পত্ৰসমূহ বিয়লি 4 বজাৰ পৰা পৰ্যবেক্ষণ কৰা হ'ব। সন্ধিয়া 6 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজনত কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীনাড্ডাক 2019 চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু 2020 চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল। ছুইজাৰলেণ্ডৰ ডাভোছত আজি ৱৰ্ল্ড ইকনমিক ফৰাম আৰম্ভ হ'ব। সন্মিলনত 56 সংখ্যক বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা। 5-দিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ 100গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্ৰতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰলেণ্ডৰ চহৰখনত বাহৰ পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ যোশী আৰু কে ৰামমোহন নাইডু এই সন্মিলনত উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকত উপস্থিত থকাৰো সম্ভাৱনা আছে। অসমকে ধৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীকেইগৰাকীয়ে বিনিয়োগকাৰীসকলৰ সন্মুখত নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব। ইপিনে প্ৰথমগৰাকী অসমীয়া হিচাপে এই সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলৈ ওলোৱাৰ বিষয়টোৱে ৰাজ্যখনৰ বাবে যথেষ্ট গুৰুত্ব বহন কৰিছে। 5-দিনীয়া এই সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীৰ মাধ্যমেৰে অসমে আৰ্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে বিনিয়োগ আকৰ্ষণ, স্থায়ী উন্নয়ন তথা প্ৰযুক্তিগত উদ্ভাৱনত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাজাত শান্তি স্থাপন প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে গঠন কৰা শান্তি পৰিষদ বা বৰ্ড অব পিচৰ অংশ হ'বলৈ আহ্বান জনাইছে। আমেরিকার রাষ্ট্রপতিগুলি এই সন্দর্ভত প্রধানমন্ত্রী শ্রী মোদীলে পথা পত্র ভারত থাকা আমেরিকার রাষ্ট্রদূত সের্গিও গড়ে সামাজিক মাধ্যমত প্রকাশ করেছে। ইয়ার জড়িয়ে গাজাত শান্তি স্থাপন হব বলে আশা করা হয়েছে। অবশ্যই ভারতে ট্রাম্পর এই আহ্বানের প্রতি সঁহারি জানাব নে নাই সে কথা এতাল সদরি করা হওয়া নাই। শ্রোতাসকলে বাতরি শুনি যায় আকাশবাণীর। সরকারে বিকশিত ভারত নিয়োগ আর জীবিকা নিশ্চিত অভিযান আইন সন্দর্ভত প্রচারিত ভুয়া বাতরি খণ্ডন করেছে। বিরোধী দলে আইনখনের সমালোচনা করা কার্য তথ্য আধারিত নহয় আর এই জনসাধারণক বিপথে পরিচালিত করা বলে সরকারি সূত্রে প্রকাশ করেছে। সূত্রটোয় প্রকাশ করা মতে এই আইনখনের জড়িয়ে গাঁর পরিয়ালসমূহর কমেও 125 দিনের নিয়োগ নিশ্চিত করা হয়েছে। এই আইনের জড়িয়ে 15 দিনের ভিতর কর্মসংস্থাপন নিদিলে নিবনুয়া ভাত্তা দিয়াটো বাধ্যতামূলক করা হয়েছে। শ্রমিকর মজুরি সন্দর্ভত আইনখনত স্পষ্টভাবে উল্লেখ আছে প্রতিজন লোকে প্রতিদিনের কামর বিপরীতে আইনখনত উল্লেখ থাকা নিরিখতেই মজুরি লাভ করব। সরকারি সূত্রয় জানা অনুসরি এই আইনের অধীনত প্রতি বছরে মজুরির পরিমাণ উল্লেখ থাকিব আর পূর্বর এম জি এনরেগার মজুরিতক ইয়াত পরিমাণ বৃদ্ধি করা হব। এই আইনের জড়িয়ে শ্রমিকসলক সপ্তাহ বা প্রশেকর অন্তত মজুরি দিয়া হব। ছত্তিশগড় জেলার বিজাপুর নিরাপত্তা বাহিনীর হওয়া সংঘর্ষত চারিগী মহিলা কেডরকে ধরে 6 মাওবাদীর মৃত্যু হয়। এয়া মাওবাদী কার্যকলাপর বিরুদ্ধে অঞ্চলত চলা রিজার্ভ গার্ড কোবরা আর বিশেষ টাস্ক ফোর্সর যৌথ অভিযানের অন্যতম সফলতা রূপে বিবেচিত হয়েছে। নিহত মাওবাদী কেজনের 4 চিনাক্ত হলেও বাকি দুজনের এতাল পরিচয় জানিবা হওয়া নাই। নিরাপত্তা বাহিনীর বিষয়াসকলে নিশ্চিত করেছে যে মৃত মাওবাদী কেজনের অন্যতম দিলীপ বেদজাই দীর্ঘদিন ধরে ইন্দ্রাবতী সংরক্ষিত বনাঞ্চল তথা রাষ্ট্রীয় উদ্যান অঞ্চলত সক্রিয় হয়ে আছিল আর রাজ্যখনের বিরুদ্ধে হিংসাত্মক অভিযানের পরিকল্পনা রচিছিল। উপমুখ্যমন্ত্রী বিজয় শর্মা মন্তব্য করেছে যে বারম্বার আত্মসমর্পণের জানা আহ্বান নাকচ করার পাছত বেদজাক নিষ্ক্রিয় করা হয়। শ্রী শর্মায় কয় যে বেদজার মৃত্যুর রাষ্ট্রীয় উদ্যান অঞ্চলটক এটা মাওবাদীর উপস্থিতির প্রায় মুক্ত বলে গণ্য করবা যাব। সংঘর্ষস্থলীর দুটা AK-47 রাইফল, একটা ইনসেস রাইফল, দুটা 303 রাইফল আর 6 গ্রেনেডকে ধরে বৃহৎ পরিমাণ অস্ত্র শস্ত্র উদ্ধার করা হয়। এপিনে রাজ্যখনের মুখ্যমন্ত্রী বিষ্ণু দেও সাইয়ে মাওবাদী সকলক হিংসা পরিত্যাগ করে মূল সুতিলে উভতি বলে আহ্বান জানাইছে। তেওঁলোকৰ ন্যায় নিরাপত্তার মর্যাদার পুনঃসংস্থাপনের বাবে সরকার সম্পূর্ণ প্রতিশ্রুতিবদ্ধ বলে তেওঁ সামাজিক মাধ্যম যোগে সদরি করে। চিলির মধ্য আর দক্ষিণ অঞ্চলত কালি সংঘটিত বনজুইর ফলত কমেও 18 লোক নিহত হয়। এই বনজুইত 1,000 একর বনভূমি জাহ যাওয়ার ভালে সংখ্যক বাসগৃহ ভস্মীভূত হয়। চিলির রাষ্ট্রপতি গ্যাব্রিয়েল বরিকে রাজধানী সেন্টিয়াগোর 500 কিলোমিটার দক্ষিণের মধ্য বায়ুবীয় অঞ্চলত আর কাখুরিয়া নুবুল অঞ্চলত জরুরীকালীন অবস্থা ঘোষণা করেছে। ভারত ভ্রমণলে অহা নিউজিল্যান্ড পুরুষ ক্রিকেট দলে 2-1 ব্যবধানত এদিনের শৃঙ্খলা হস্তগত করেছে। যা নিশা ইন্দোরত অনুষ্ঠিত শৃঙ্খলার তৃতীয় হন এদিন আলোহী দলটি 41 জয়ী হয়। কিউই বাহিনীয়ে বান্ধি দিয়া 338 লক্ষ্য অনুসরণ করে ভারতে 46 ওভারত মাত্র 296 রানে করবল সমর্থ হয়। বিরাট কোহলিয়ে শতকীয় ইনিংসের শেষলে যুঁজ দিয়ে যদিও জয়ের সেয়া পর্যাপ্ত নাছিল। কোহলিয়ে 124 রান করে। ইয়ার পূর্বে প্রথমে ব্যাটিং করবলে আমন্ত্রণ লাভ করা নিউজিল্যান্ডে নির্ধারিত ওভারত 8 উইকেট হেরুয়ায় 338 রান সংগ্রহ করে। দুর্দান্ত প্রদর্শনের ধারাবাহিকতা অক্ষুণ্ণ রাখি ড্যারিল মিচেলে সর্বাধিক 137 আর গ্লেন ফিলিপসে 104 রান করে। কিউই দলটির ড্যারিল মিচেলরলৈ খেলখনের শৃঙ্খলারও শ্রেষ্ঠ খেলোয়াড়ের বঁটা আগবঢ়া হয়। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰি কেইটা পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হুগলী জিলাৰ সিংগুৰত প্ৰায় 830 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নৰ প্ৰকল্প মুকলি কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। ছুইজাৰলেণ্ডৰ ডাভোছত আজি ৱৰ্ল্ড ইকনমিক ফৰাম আৰম্ভ হ'ব। অসমৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সন্মিলনত অংশ ল'ব। চৰকাৰে বিকশিত ভাৰত নিয়োগ আৰু জীৱিকা নিশ্চিত অভিযানৰ সন্দৰ্ভত প্ৰচাৰিত ভুৱা বাতৰি খণ্ডন কৰিছে। আর ভারতক তৃতীয় এদিনত 41 পরাস্ত করে নিউজিল্যান্ডে 2-1 ব্যবধানত শৃঙ্খলা হস্তগত করেছে। আমার এটির বাতরিটি বাণী পরবর্তী বাতরি পয়া 7:55 শুনবলে পাব।